জিহিস্কেল এক অধ্যায়। জিহিস্কেলক কাৰ্যত নিযুক্ত কৰাৰ দৰ্শন। ত্ৰিশ বছৰৰ চতুৰ্থ মাহৰ পঞ্চম দিনা মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে স্বৰ্গ মুকলি কৰি দিয়া হ'ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ। পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা জিহুৱাখিন ৰজা দেশান্তৰিত হোৱাৰ সময়ত কলদিয়াসকলৰ দেশত কবাৰ নদীৰ পাৰত বুজিৰ পুত্ৰ পুৰোহিত জিহিস্কেলৰ ওচৰলৈ জিহুৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত জিহুৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ'ল। তেতিয়া মই দেখিলোঁ যে উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল। তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল। তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ'ল। তেওঁলোকৰ আকৃতি এনেকুৱা, তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল, কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্ৰতিজনৰ চাৰিখনকৈ ডেউকা আছিল। তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা ডামৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল, যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল। তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল। তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনোফালে নুঘূৰিছিল। তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল। তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা। তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল খাৰ গৰুৰ মুখৰ দৰে আৰু শেষতে প্ৰতিজনৰেই ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল। তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰৰ অংশ পৃথকে বহল হৈ গৈছিল। এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে। তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল। এইদৰে যিফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেইফালেই নুঘূৰাকৈ গুচি যায়। সেই জীৱিত প্ৰাণীকেইজনৰ ৰূপ জ্বলি থকা জুই আঙঠা আৰু এঙাৰবোৰৰ নিচিনা উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বৰ্জ্য পাত পৰিছিল। সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা যোৱা কৰে। সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চকমকৰ দৰে দেখা যায়। মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ। সেই চক্ৰকেইটাৰ আভা বৈদ্যুৰ্য মণিৰ নিচিনা আৰু সেইবোৰৰ বৈদ্যুৰ্য মণিৰে কৰা যেন দেখা যায়। সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্ৰৰ মাজত থকা চক্ৰ যেন দেখা যায়। যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়, যোৱা সময়ত সেইবোৰ কোনোফালে নুঘূৰে। চকাৰ আঙুঠিবোৰ ওখ আৰু ভয়ংকৰ আৰু সেইবোৰ আঙুঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা। যেতিয়া প্ৰাণীকেইজন যায় তেতিয়া চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায় আৰু যেতিয়া প্ৰাণীকেইজনে মাটিৰ পৰা ওপৰলৈ উঠে তেতিয়া চক্ৰকেইটাও ওপৰলৈ উঠে। আত্মাই যলৈকে যাব খোজে তলৈকে তেওঁলোকো যায়। কোনো ঠাইলৈ আত্মাৰ যাব খুজিলেই চক্ৰকেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে, কিয়নো প্ৰাণীকেইজনৰ আত্মা চক্ৰকেইটাত আছিল। তেওঁলোক গ'লে সেইবোৰো যায়, তেওঁলোক ৰৈ গ'লে সেইবোৰো ৰয় আৰু তেওঁলোক মাটিৰ পৰা দাং খালে চক্ৰকেইটাও তেওঁলোকৰ কাষত দাং খায়, কিয়নো প্ৰাণীকেইজনৰ আত্মা চক্ৰকেইটাত আছিল। আৰু প্ৰাণীকেইজনৰ মূৰৰ ওপৰত ভয়ানক স্ফূৰ্তিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখ তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল। চন্দ্ৰ তাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল। তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা সৰ্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ। সৈন্য সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ। তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়। তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এখন ধ্বনি শুনা যায়। তেওঁলোক ৰৈ থকা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়। তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল। সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল আৰু তেওঁ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতিৰ যেন দেখিলোঁ আৰু তেওঁ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল। বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে জিহুৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ'ল। তাক দেখা মাত্ৰেই মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।